আমি অসমখনক সুৰক্ষিত কৰিম, নিৰাপদ কৰিম। ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ অসমত বাংলাদেশী মিয়াক আমি এক টুকুৰ মাটিও দখল কৰিব নিদিওঁ। আৰু আজি যোৱা চৰকাৰৰ দিনত কচুতলিকে ধৰি আমি 1.5 লাখ বিঘা মাটিৰ পৰা বাংলাদেশী মিয়াক আমি এভিকশ্যন কৰিছিলো। এইবাৰ আমি ৰাইজক প্ৰতিশ্ৰুতি দিছো বাংলাদেশী মিয়াৰ হাতত থকা 1 দুখৰ মাটিও যদি আছে তাকো আমি কাঢ়ি আনিম।